ইয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে কৈছে যে দেশৰ নাগৰিকসকল জাতীয়তাবাদৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাৰ অবিহনে কোনো এখন দেশৰে বিকাশ সম্ভৱ নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 12,200 কোটি টকা ব্যয় সাপেক্ষ দিল্লীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আম আদমী পাৰ্টীৰ শাসনাধিষ্ঠিত দিল্লী চৰকাৰে এটা দশক কেন্দ্ৰৰ সৈতে যুঁজ কৰিয়ে অপচয় কৰিলে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ উত্থাপন কৰিছে। চি এছ আই আৰে বিষ উপশম আৰু জ্বৰ কম কৰাৰ ঔষধ হিচাপে বহুলভাৱে ব্যৱহৃত পেৰাচিটামল উৎপাদনৰ এটা থলুৱা প্ৰযুক্তি বিকশাই তুলিছে। আৰু ভাৰতৰ বিশেষভাৱে সক্ষম ক্ৰিকেট পৰিষদৰ ৰাষ্ট্ৰীয় বাছনি কমিটীয়ে আজি শাৰীৰিকভাৱে বাধাগ্ৰস্ত চেম্পিয়নছ ট্ৰফীৰ বাবে 17-জনীয়া ভাৰতীয় দলটোৰ নাম ঘোষণা কৰিছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে কৈছে যে দেশৰ নাগৰিকসকলৰ জাতীয়তাবাদৰ প্ৰতি আনুগত্য অবিহনে কোনো এখন দেশৰেই বিকাশ সম্ভৱ নহয়। দিল্লীত আজি এন চি চি গণৰাজ্য দিৱসৰ শিবিৰ মুকলি কৰি শ্ৰীধনখৰে কয় যে ভাৰতৰ উন্নয়নৰ বাবে জাতীয়তাবাদ সংস্থা আৰু ৰাষ্ট্ৰ প্ৰথম দৃষ্টিৰ প্ৰয়োজন। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ ৰূপান্তৰ 5টা বুনিয়াদী স্তম্ভৰ ওপৰত নিৰ্ভৰ কৰে। সেইসমূহ হৈছে সামাজিক একতা, তৃণমূল পৰ্যায়ৰ পৰা দেশপ্ৰেমৰ প্ৰমূল্য যোগাই তোলা, পৰিৱেশৰ প্ৰতি সজাগতা, আত্মনিৰ্ভৰশীলতা আৰু সামাজিক দায়বদ্ধতা। উপৰাষ্ট্ৰপতিগৰাকীয়ে জনসাধাৰণক, বিশেষকৈ যুৱক যুৱতীসকলক ভাৰতবৰ্ষ অনুশাসন আৰু নীতি সমৃদ্ধ গৰ্বিত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰ ঘটাবলৈ এই বুনিয়াদী বিষয়কেইটা মানি চলিবলৈ আহ্বান জনায়। শ্ৰীধনখৰে এন চি চিৰ অৱদানৰ বিষয়ে উল্লেখ কৰি কয় যে এই সংগঠনটোৱে অনুশাসন মানি চলা এটা শ্ৰেণীৰ সৃষ্টি কৰি বিকাশৰ পথেৰে অগ্ৰসৰ হবলৈ প্ৰেৰণা দি আহিছে। চলিত বৰ্ষত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ 17টা এন চি চি সঞ্চালকালয়ৰ 917 গৰাকী ছোৱালীকে ধৰি 2,300 গৰাকী কেডেটে গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 12,200 কোটি টকা ব্যয় সাপেক্ষ দিল্লীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ মূল উদ্দেশ্য হৈছে আঞ্চলিক সংযোগ ব্যৱস্থাৰ উন্নতি সাধনেৰে যাতায়াত ব্যৱস্থা সুচল কৰি তোলা। প্ৰধানমন্ত্ৰী মোদীয়ে চাহিবাবাদ ৰেল ষ্টেচনৰ পৰা নিউ অশোকনগৰ ৰেল ষ্টেচনলৈ নমো ভাৰত ৰেলেৰে এটা যাত্ৰা সম্পূৰ্ণ কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী চহৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা উল্লেখযোগ্য উপহাৰ লাভ কৰিছে আৰু ইয়াৰ দ্বাৰা চহৰীয় যাতায়াত ব্যৱস্থাৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। তেওঁ চাহিবাবাদ ৰেল ষ্টেচনৰ পৰা নিউ অশোকনগৰ ৰেল ষ্টেচনলৈ নমো ভাৰত ৰেলগাড়ীৰে পূৰ্বে কৰা যাত্ৰাৰ কথা স্মৰণ কৰে, যিয়ে ভাৰতৰ বিকশিত চহৰসমূহত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ভৱিষ্যত প্ৰতিফলিত কৰিছে। তেওঁ লগতে নমো ভাৰত প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে দিল্লী আৰু মিৰাট পথত যাতায়াতৰ ক্ষেত্ৰত চকুত লগা পৰিৱৰ্তন পৰিলক্ষিত হ'ব বুলি মন্তব্য কৰে। তেওঁ লগতে ভাৰতৰ মেট্ৰ ৰেল নেটৱৰ্কে বৰ্তমান 1,000 কিলোমিটাৰলৈ সম্প্ৰসাৰণ হৈছে বুলি উল্লেখ কৰে আৰু ইয়াক চৰকাৰৰ এটা উল্লেখযোগ্য সাফল্য বুলিও অভিহিত কৰে। শ্ৰীমোদীয়ে কয় যে 2014 চনত দেশে তেওঁৰ চৰকাৰৰ শাসনৰ দায়িত্ব অৰ্পণ কৰাৰ সময়ত ভাৰত মেট্ৰ যোগাযোগৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষৰ 10খন দেশৰ ভিতৰত নাছিল, কিন্তু বিগত 10 বছৰত মেট্ৰ নেটৱৰ্কৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ 3য় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে তেওঁলোকৰ চৰকাৰৰ বৰ্তমানৰ কাৰ্যকালত মেট্ৰ নেটৱৰ্কৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ 2য় সৰ্ববৃহৎ দেশলৈ উন্নীত হ'ব। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 10 বছৰত চৰকাৰে আন্তঃগাঁথনি উন্নীতকৰণত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে 10 বছৰ পূৰ্বে বাজেটত আন্তঃগাঁথনিৰ বাবে প্ৰায় 2,00,000 কোটি টকা ধাৰ্য কৰা হৈছিল আৰু বৰ্তমান এই পৰিমাণ 11,00,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁ আৰু কয় যে আধুনিক যোগাযোগ ব্যৱস্থা, বিশেষকৈ চহৰসমূহৰ মাজৰ যোগাযোগ অধিক উন্নত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান দিল্লীৰ পৰা আন চহৰলৈ এক্সপ্ৰেছৱেৰ জৰিয়তে সংযোগ স্থাপিত হৈছে, যাৰ বাবে দিল্লী চহৰ বিভিন্ন ঔদ্যোগিক স্থানৰ সৈতে সংযোজিত হ'ব পাৰিছে। উল্লেখযোগ্য যে এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল, দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা আৰু মুখ্যমন্ত্ৰী আতিশিও উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ৰোহিণীত 185 কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ হ'বলগীয়া কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ অত্যাধুনিক ভৱনৰ আধাৰশিলাও স্থাপন কৰে। এই ভৱনৰ জৰিয়তে জনসাধাৰণক অত্যাধুনিক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা হ'ব। আম আদমী পাৰ্টীৰ শাসনাধিষ্ঠিত দিল্লী চৰকাৰে এটা দশক কেন্দ্ৰৰ সৈতে যুঁজ কৰিয়েই অপচয় কৰিলে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ উত্থাপন কৰিছে। শ্ৰীমোদীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনত ভৱিষ্যতৰ মহানগৰী হিচাপে পৰিৱৰ্তন কৰিবলৈ বিজেপিক এটা সুযোগ প্ৰদান কৰাৰ বাবে দিল্লীৰ জনসাধাৰণক আহ্বান জনায়। নতুন দিল্লীৰ ৰোহিণীৰ জাপানিজ পাৰ্কত এটা ৰেলীত ভাষণ দি শ্ৰীমোদীয়ে কয় যে পৰৱৰ্তী 25 বছৰ দিল্লীৰ উন্নয়নৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ কয় যে আহিবলগীয়া এই 25টা বছৰে দেশক বিকশিত ৰাষ্ট্ৰলৈ উন্নীত হোৱাটো প্ৰত্যক্ষ কৰিব। প্ৰধানমন্ত্ৰীয়ে দিল্লীক বিকশিত ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী হিচাপে বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে যোৱা বছৰ দিল্লীৰ সুৰক্ষা, স্বাস্থ্যসেৱা আৰু বিভিন্ন উন্নয়নমূলক কাম কাজৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে 75,000 কোটিৰো অধিক টকাৰ আবণ্টন দিছে। শ্ৰীমোদীয়ে কয় যে দিল্লীক দেশৰ চহকী ঐতিহ্য প্ৰতিফলিত কৰা এখন ৰাজধানীলৈ পৰিৱৰ্তন কৰাটোৱেই হৈছে ইয়াৰ লক্ষ্য। তেওঁ কয় যে দিল্লীক চহৰ অঞ্চলৰ বিকাশৰ এনে এটা আৰ্হিৰ প্ৰয়োজন যিয়ে সমগ্ৰ বিশ্বৰ বাবে এটা উদাহৰণ হ'ব পাৰে। শ্ৰীমোদীয়ে কয় যে বিজেপিক ৰাজ্য আৰু কেন্দ্ৰ উভয়তে শাসনৰ সুযোগ প্ৰদান কৰিলেহে এয়া সম্ভৱ হৈ উঠিব। বিগত 10 বছৰত দিল্লীত ৰাজ্য চৰকাৰে যিধৰণে কাম কৰিছে সেয়া সম্পূৰ্ণ আদৰ্শহীন আৰু কোনো দুৰ্যোগতকৈ কম নহয় বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান দিল্লীৰ জনসাধাৰণে এই কথা বাৰুকৈ উপলব্ধি কৰিছে আৰু তেওঁলোকে ইয়াৰ পৰিৱৰ্তনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান দিল্লীয়ে বিকাশৰ ঢৌ চাব বিচাৰে আৰু ৰাষ্ট্ৰীয় ৰাজধানীখনৰ জনসাধাৰণে বিজেপিৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছে যিয়ে সুশাসনৰ জৰিয়তে সেৱাৰ মনোবৃত্তিৰে তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ হকে কাম কৰি আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ CSIR-এ বিষ উপক্ৰম আৰু জ্বৰ কম কৰাৰ ঔষধ হিচাপে বহুলভাৱে ব্যৱহৃত পেৰাচিটামল উৎপাদনৰ বাবে এটা থলুৱা প্ৰযুক্তি বিকশাই তুলিবলৈ সক্ষম হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে ঘোষণা কৰিছে। নতুন দিল্লীত আজি বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পেৰাচিটামল উৎপাদনৰ ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰশীল কৰা আৰু এই ঔষধবিধ উৎপাদনৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ আমদানিৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাই এই উদ্ভাৱনৰ মূল উদ্দেশ্য। ভাৰতৰ বিশেষভাৱে সক্ষম ক্ৰিকেট পৰিষদৰ ৰাষ্ট্ৰীয় বাছনি কমিটীয়ে আজি শাৰীৰিকভাৱে বাধাগ্ৰস্ত চেম্পিয়নছ ট্ৰফীৰ বাবে 17-জনীয়া ভাৰতীয় দলটোৰ নাম ঘোষণা কৰিছে। অহা 12 জানুৱাৰীৰ পৰা শ্ৰীলংকাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিক্ৰান্ত ৰবীন্দ্ৰ কেনিক ভাৰতীয় দলৰ অধিনায়ক হিচাপে বাছনি কৰা হৈছে। 2019 চনত পোনপ্ৰথমবাৰৰ বাবে শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈসকলৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এইবাৰৰ এই প্ৰতিযোগিতাৰ প্ৰথম দিনা ভাৰতে পাকিস্তানৰ বিৰুদ্ধে নিজৰ অভিযান আৰম্ভ কৰিব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন 21 জানুৱাৰীত অনুষ্ঠিত হ'ব। ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাৰ আজি নতুন দিল্লীৰ জৱাহৰলাল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব FC কেৰালা ব্লাষ্টাৰ্ছ FCৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত এতিয়ালৈকে 2টা দল 3বাৰকৈ মুখামুখি হৈছে। ইয়াৰ ভিতৰত পাঞ্জাব FCয়ে 2খনত আৰু কেৰালা ব্লাষ্টাৰ্ছে 1খনত জয়লাভ কৰে। পাঞ্জাব FCয়ে 12খন খেলৰ পৰা 18 পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত 8ম স্থান আৰু কেৰালা ব্লাষ্টাৰ্ছে 14খন খেলৰ পৰা 14 পইণ্ট লাভ কৰি 10ম স্থানত আছে। 2024-25 বৰ্ষৰ ISL ফুটবল প্ৰতিযোগিতাত 13টা দলে অংশগ্ৰহণ কৰিছে। অহা 12 মাৰ্চত লীগ পৰ্যায়ৰ খেলখনসমূহ অন্ত পৰিব। প্লে'অফ পৰ্যায়ৰ খেলসমূহৰ দিন পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। হকী ইণ্ডিয়া লীগত আজি ৰুৰকেলাৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত যোৱাবাৰৰ বিজয়ী বেদান কলিং লেঞ্চাৰ্ছে সুৰমা হকী ক্লাবৰ বিৰুদ্ধে খেলি আছে। খেলখন সন্ধিয়া 6 বজাত আৰম্ভ হৈছে। পূৰ্বৰ খেলখনত লেঞ্চাৰ্ছ শ্বুট আউটৰ জৰিয়তে তামিলনাডুৰ হাতত পৰাজিত হৈছিল আৰু বৰ্তমান 1 পইণ্টেৰে HIL পইণ্টৰ নিম্ন স্থানত আছে। 2 পইণ্টেৰে বৰ্তমান 6ষ্ঠ স্থানত থকা সুৰমা ACয়ে প্ৰথম জয়ৰ বাবে চেষ্টা চলাব। দ্বিতীয়খন খেলত তামিলনাডু ড্ৰেগনে আজি নিশা 8:15 বজাত UP ৰুদ্ৰাছৰ মুখামুখি হ'ব। ভাৰতীয় হকী লীগ যোৱা 28 ডিচেম্বৰত আৰম্ভ হৈছিল আৰু এই মাহৰ 18 তাৰিখে সমাপ্ত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে কৈছে যে দেশৰ নাগৰিকসকলৰ জাতীয়তাবাদৰ প্ৰতি আনুগত্য অবিহনে কোনো এখন দেশৰে বিকাশ সম্ভৱ নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 12,200 কোটি টকা ব্যয় সাপেক্ষে দিল্লীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আম আদমী পাৰ্টী শাসনাধিষ্ঠিত দিল্লী চৰকাৰে 1 দশক কেন্দ্ৰৰ সৈতে যুঁজ কৰিয়ে অপচয় কৰিলে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ উত্থাপন কৰিছে। CSIR-এ বিষ উপক্ৰম আৰু জ্বৰ কম কৰাৰ ঔষধ হিচাপে বহুলভাৱে ব্যৱহৃত পেৰাচিটামল উৎপাদনৰ এটা থলুৱা প্ৰযুক্তি বিকশাই তুলিবলৈ সক্ষম হৈছে। আৰু ভাৰতৰ বিশেষভাৱে সক্ষম ক্ৰিকেট পৰিষদৰ ৰাষ্ট্ৰীয় বাছনি কমিটীয়ে আজি শাৰীৰিকভাৱে বাধাগ্ৰস্ত চেম্পিয়নছ ট্ৰফীৰ বাবে 17-জনীয়া ভাৰতীয় দলটোৰ নাম ঘোষণা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। মুখ্য বাতৰি শুনিবলৈ পাব নিশা 8 বজাত।